প্ৰথম চমুৱেল 14 অধ্যায়। এদিন চৌলৰ পুত্ৰ জোনাথনে তেওঁ ডেকা অস্ত্ৰবাহকক ক'লে, আহা, আমি পলেষ্টিয়াসকলৰ নগৰৰক্ষী সৈন্যদলৰ আন দিশে যাওঁ। কিন্তু তেওঁ এই কথা পিতৃক নক'লে। সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগগুণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় 600 লোক আছিল। তেওঁলোকৰ সৈতে জিহুৱাৰ পুৰোহিত এলি চিলুত আছিল। তেওঁ পৰিণাতি পিনহছৰ নাতি ইক্ষাবুদৰ ককায়েক অহিটুবৰ পুত্ৰ জি অহিয়া। তেওঁ এফুট বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল। আৰু জোনাথন যে গ'ল সেই কথা লোকসকলে জনা নাছিল। যিবোৰ বাটেৰে জোনাথনে পলেষ্টিয়াসকলৰ নগৰৰক্ষী সৈন্যদলৰ ওচৰলৈ যাব খুজিছিল, সেইবোৰ বাটৰ দুয়োকাষে ওখ শিলৰ পাহাৰ আছিল। এফালৰ শিলৰ পাহাৰটোৰ নাম বুচেছ আৰু আনফালৰ পাহাৰটোৰ নাম চেনি। তাৰ মাজৰ এটা উত্তৰফালে মিকমছৰ সন্মুখত আৰু দ্বিতীয়টোৰ দক্ষিণফালে গেবাৰ সন্মুখত জোঙা হৈ উঠিছিল। জোনাথনে তেওঁ ডেকা অস্ত্ৰবাহকক ক'লে, আহা, আমি সেই অচুন্নত নগৰৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ। জিহুৱাই হয়তো আমাৰ পক্ষে কাম কৰিব, কাৰণ বহু লোকৰ পৰাই হওক বা কম সংখ্যক লোকৰ পৰাই হওক উদ্ধাৰ কৰিবলৈ জিহুৱাক বাধা কৰোতা কোনো নাই। তেওঁ অস্ত্ৰবাহকে ক'লে, আপুনি মনত যি ভাবিছে তাকেই কৰক। আপুনি আগুৱাই যাওক, মই আপোনাৰ লগত আছো। আপুনি যি আদেশ দিয়ে মই পালন কৰিম। তাৰ পাছত জোনাথনে ক'লে, আমি সেই লোকসকলৰ ফালে আগুৱাই গৈ তেওঁলোকক দেখা দিওঁ। যদি তেওঁলোকে আমাক কয়, আমি তোমালোকৰ ওচৰলৈ নোযোৱালৈকে অপেক্ষা কৰা, তেনেহ'লে আমি নিজ ঠাইতে থাকিম, তেওঁলোকৰ ওচৰলৈ নাযাওঁ। কিন্তু তেওঁলোকে যদি কয়, আমাৰ ওচৰলৈ আহা, তেনেহ'লে আমি যাম, কাৰণ জিহুৱাই যে তেওঁলোকক আমাৰ হাতত শুধাই দিলে এইয়ে আমালৈ চিন হ'ব। তাৰ পাছত তেওঁলোক দুয়োজনে পলেষ্টিয়াসকলৰ সৈন্যদলৰ আগত নিজক দেখা দিওঁতে পলেষ্টিয়াসকলে ক'লে, সৌৱা চোৱা, ইব্ৰিয়াসকল যি যি গাঁতত লুকাই আছিল সেইবোৰৰ এতিয়া ওলাই আহিছে। পাছত সেই নগৰৰক্ষী সৈন্যদলৰ লোকসকলে জোনাথন আৰু অস্ত্ৰবাহকক মাতি ক'লে, আমাৰ ওচৰলৈ উঠি আহা, আমি তোমালোকক কিছুমান বস্তু দেখুৱাম। জোনাথনে তেওঁৰ অস্ত্ৰবাহকক ক'লে, মোৰ পাছে পাছে উঠি আহা, কাৰণ জিহুৱাই তেওঁলোকক ইজৰাইলৰ হাতত সমৰ্পণ কৰিলে। জোনাথনে হাতে ভৰিয়ে বগাই উঠি গ'ল আৰু তেওঁ অস্ত্ৰবাহক তেওঁৰ পাছত গ'ল। সেই সময়ত লোকসকল জোনাথনৰ সন্মুখত মৃত্যুমুখত পৰিল আৰু তেওঁ অস্ত্ৰবাহকে তাৰে কিছুমান বধ কৰিলে। জোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকে কৰা এই প্ৰথম আক্ৰমণত এক একৰ মাটিৰ প্ৰায় আধা হিৰলো দৈঘ্যত প্ৰায় 20 জনমান লোকক বধ কৰিলে। তাতে চাউনীত পথাৰত আৰু লোকসকলৰ মাজত আতংক হ'ল। আনকি নগৰৰ পহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ'ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ'ল। তেতিয়া বিঞ্জামিনৰ গিবিয়াত থকা চৌলৰ পহৰীসকলে দেখিলে যে লোকসমূহ ছিন্ন ভিন্ন হৈ ইফালে সিফালে গৈছে। তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক'লে, গণি চোৱা আমাৰ মাজৰ কোন হেৰাল। যেতিয়া তেওঁলোকে গণি চালে তেতিয়া জোনাথন আৰু তেওঁ অস্ত্ৰবাহকক নাপালে। চৌলে অহিয়াক ক'লে, ঈশ্বৰৰ কাৰ্যৰ বাবে ব্যৱহাৰিত হোৱা এফুট বস্ত্ৰ ইয়ালৈ আনা, কাৰণ সেইদিনা ইজৰাইলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফুট বস্ত্ৰ পিন্ধি আছিল। যেতিয়া চৌলে পুৰোহিতৰ লগত কথা পাতি আছিল তেতিয়া পলেষ্টিয়াসকলৰ চাউনীত একেৰাহে উত্তেজনা বৃদ্ধি হৈ গৈছিল। তাতে চৌলে পুরোহিতক কলে আপনার হাত গুছাও। তারপর চৌল আর লগত থকা লোকসল গোট খাই রণলৈ গল। প্রত্যেকজন ফিলিস্তিয়ানর তরুয়াল দেশের লোকসলের বিরুদ্ধে উঠিল আর তাত অধিক ভুল বুঝাবুঝি হল। পূর্বরে পড়া পলেস্তিয়া সকলের লগত থকা ইব্বিয়া সকল আর যখন তেওঁলোকৰ লগত সারণীলৈ গৈছিল তেওঁলোকেও চৌল আর জোনার্থনের লগত থকা ইজরায়েলী লোকসকলের লগত যোগ দিছিল। যেতিয়া ইজরায়েল লোকসকল ইফ্রাইম পর্বতীয় অঞ্চলত লুকাই আছিল তেতিয়া তেওঁলোকে পলেস্তিয়া সকলের পলুয়ার বাতরি শুনার পাছতো তেওঁলোকৰ পাছে পাছে যুদ্ধক্ষেত্রলৈ খেদি গল। সেয়ে জিহুয়াই সেই দিনাই ইজরায়েলক উদ্ধার করিলে আর বৈত আবন অতিক্রম করে যুদ্ধ করে গল। সেই দিনা ইজরায়েল লোকসকল ক্লেশত পড়লে কারণ চৌলে তেওঁলোকক শপথ দি কলে মই শত্রুবোৰক প্রতিশোধ নোলালৈকে সন্ধ্যার আগেরে যিকোনোৱে আহার করিব সি অভিহপ্ত হব। এই কারণে কোনেও আহার গ্রহণ নকৰিলে। তারপর সকলো লোক অরণ্যলৈ সোমাই গল আর তাত মাটির উপর মৌ আছিল। যেতিয়া তেওঁলোক অরণ্যত সোমাই গৈছিল তেতিয়া সেই মৌ বৈ থকা দেখিও কোনেও নাখালে কারণ লোকসকলে সেই শপতলৈ ভয় করিলে। কিন্তু জোনাথনে তেওঁ পিতৃয়ে লোকসকলক দিয়া শপতর কথা শুনা নাছিল সেই কারণে তেওঁ নিজৰ হাতত থকা লাখুটির আগ মৌ চাকর মাজত হুমুয়াই দিলে আর হাতত লৈ মুখত দিলে। তাতে তেওঁৰ চকু উজ্জ্বল হল। তেতিয়া লোকসকলৰ মাজৰ এজনে কলে আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃহ আজ্ঞা কৰিছিল যে যিজনে আজি আহাৰ কৰিব সি অভিহপ্ত হব। যদিও লোকসকল ভোকত দুর্বল হয় তেতিয়া জোনাথনে কলে মোৰ পিতৃয়ে ৰাজ্যক সংকটত পেলাইছে। চোৱা এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গল। কিমান ভাল হলহেঁতেন আজি যদি শত্ৰুবোৰৰ লোটদ্ৰব্যৰ পৰা পোৱা আহাৰ লোকসকলে ইচ্ছামতে ভোজন কৰিবলৈ পালেহেঁতেন। কিয়নো এতিয়াও পলেস্তিয়াসকলৰ মাজত মহাসংহাৰ হোৱা নাই। সেইদিনা তেওঁলোকে মিকমছৰ পৰা অয়ালুনলৈকে পলেস্তিয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হল। তাতে লোকসকল লোভিয়া লোকৰ দৰে লোটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ ছাগলী গৰু আৰু দামৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে হৈতে মঙ খাবলৈ ধৰিলে। তেতিয়া তেওঁলোকে চৌলক কলে চাওক লোকসকলে তেজেৰে হৈতে মঙ ভোজন কৰি জিহুৱাৰ বিৰুদ্ধে পাপ কৰিছে। চৌলে কলে তোমালোক অবিশ্বাসীৰ দৰে কাম কৰিছা, এতিয়া মোৰ ওচৰলৈ এটা ডাঙৰ শিল আনা। চৌলে পুনৰ কলে তোমালোকে লোকসকলৰ মাজলৈ যোৱা আৰু এইদৰে তেওঁলোকক কোৱা তোমালোক প্ৰতিজনে নিজ নিজ গৰু মেৰ আৰু ছাগলী মোৰ ওচৰলৈ আনি ইয়াতে বধ কৰি ভোজন কৰা, কিন্তু তেজেৰে হৈতে মঙ খাই জিহুৱাৰ বিৰুদ্ধে পাপ নকৰিবা। সেয়ে প্ৰতিজন লোকে নিজ নিজ গৰুৰ লগত আনি সেই ৰাতি সেই ঠাইতে বধ কৰিলে। চৌলে জিহুৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। জিহুৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা সেয়ে প্ৰথম বেদী। তাৰপাছত চৌলে কলে আহা আমি এই ৰাতি পলেস্তিয়াসকলৰ পাছত খেদি গৈ ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখো হওক। তেতিয়া তেওঁলোকে তেওঁক কলে আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই কৰক। তেতিয়া পুৰোহিতে কলে আহা আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপো হওক। তাৰপাছত চৌলে ঈশ্বৰ গুৰিত সুধিলে মই পলেস্তিয়াসকলৰ পাছত যামনে? তুমি সিহঁতক ইজৰাইলৰ হাতত সমৰ্পণ কৰিবানে? কিন্তু সেইদিনা জিহুৱাই উত্তৰ নিদিলে। তেতিয়া চৌলে ক'লে, সেই লোকসকলৰ অধিপতিসকল, তোমালোক ওচৰ চাপি আহা, আৰু আজিৰ এই পাপ কি দুখত হ'ল তাৰ বুজ বিচাৰ কৰি চোৱা। কিয়নো ইজৰাইলৰ উদ্ধাৰকৰ্তা জিহুৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ জোনাথনৰ দুখত এয়া হৈছে, তেনেহ'লে সিও নিশ্চয়কৈ মৰিব। কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে। পাছত তেওঁ গোটেই ইজৰাইলক ক'লে, তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ জোনাথন আনফালে থাকিম। তাতে লোকসকলে চৌলক ক'লে, আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই কৰক। তেতিয়া চৌলে ইজৰাইলৰ ঈশ্বৰ জিহুৱাক ক'লে, প্ৰকৃততে কি হয় তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই জোনাৰ্থন আৰু চৌলক নিৰ্ণয় কৰা হ'ল, কিন্তু লোকসমূহ এৰা পৰিল। তেতিয়া চৌলে ক'লে, মোৰ আৰু মোৰ পুত্ৰ জোনাৰ্থনৰ মাজত চিঠি খেল কৰা। তাতে জোনাৰ্থনক নিৰ্ণয় কৰা হ'ল। তেতিয়া চৌলে জোনাৰ্থনক ক'লে, তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা। তাতে জোনাৰ্থনে তেওঁক ক'লে, মোৰ হাতত থকা লাখুটিৰ আগেৰে যত কিঞ্চিত মৌ ৰস লৈ সঁচাকৈ চাকিছিলোঁ, হয় চাওক মই মৰিব লগা হওঁ। পাছত চৌলে ক'লে, যদি তুমি নমৰা তেনেহ'লে ঈশ্বৰে মোলৈকে অধিক কৰক, কাৰণ হে জোনাথন, তুমি অৱশ্যে মৰিব লাগিব। তেতিয়া লোকসকলে চৌলক ক'লে, যিজনে ইজৰাইলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে সেই জোনাথন মৰিব লাগিবনে? এনে নহওক, জিহুৱাৰ জীৱনৰ শপত, তেওঁ মূৰৰ এডালি চুলিও মাটিত নপৰিব, কিয়নো তেওঁ আজি ঈশ্বৰৰে সৈতে কাৰ্য কৰিলে। এইদৰে লোকসকলে জোনাৰ্থনক ৰক্ষা কৰাৰ বাবে তেওঁৰ মৃত্যু নহ'ল। পাছত চৌলে পলেষ্টিয়াসকলক খেদি যোৱাৰ পৰা উভতি আহিল আৰু ফিলিষ্টিয়া সকলো নিজ নিজ ঠাইলৈ গুচি গ'ল। চৌলে ইজৰাইলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল'লে। তাৰ পাছত ইজৰাইলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অমুনিয়া, চুবাৰ ৰজা ইডুম আৰু পলেষ্টিয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল সেই দিশতে শত্ৰুৰ ওপৰত জয়লাভ কৰিছিল। চৌল অতি হাঁহিয়াল আছিল। তেওঁ অমালিকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইজৰাইলীয়াসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইজৰাইলক তেওঁ ৰক্ষা কৰিছিল। চৌলৰ পুত্ৰসকলৰ নাম আছিল জোনাথন, জীৱশী আৰু মলকিচুৱা। তেওঁ দুজনী জীয়েক আছিল। ডাঙৰজনীৰ নাম মেৰব আৰু সৰুজনীৰ নাম মিখল। চৌলৰ ভাইজাৰ নাম আছিল অহিনুবম। তেওঁ অহামাৰ্চৰ জীয়েক আছিল আৰু তেওঁ সেনাপতিৰ নাম অবনেৰ। তেওঁ চৌলৰ দদায়েক নেৰৰ পুত্ৰ আছিল। চৌলৰ পিতৃৰ নাম আছিল কিছ আৰু অবনেৰৰ পিতৃৰ নাম নেৰ। তেওঁ অবিয়েলৰ পুত্ৰ আছিল। চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টিয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল। সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষ দেখিলেই নিজৰ লগত ৰাখিছিল।